বাতৰি পঢ়িছো পৰিস্মিতা দিহিঙীয়াই আৰু মোৰ সৈতে আছে অনুজা লোপামুদ্ৰা। এতিয়া প্ৰধান বাতৰিসমূহ হৈছে, শ্ৰীলংকাৰ অৰ্থনীতি পুনৰুদ্ধাৰৰ বাবে ভাৰতে 14.9 মিলিয়ন ডলাৰ অৰ্থ সাহায্যৰে মাহু অনুৰাধাপুৰা খণ্ডৰ বিকাশ প্ৰকল্পত বিনিয়োগ কৰিবলৈ চুক্তিবদ্ধ হৈছে, ভাৰতীয় সংবিধানৰ 75 বছৰীয়া গৌৰৱোজ্জ্বল যাত্ৰা সন্দৰ্ভত আজি দেশৰ উচ্চ সদন ৰাজ্যসভাত আলোচনা অনুষ্ঠিত হৈছে, কেন্দ্ৰ চৰকাৰে 50 জন বা ততোধিক কৰ্মচাৰী থকা কৰ্মস্থানসমূহত অন্যান্য সুবিধাৰ লগতে শিশুসকলক চোৱা চিতা কৰাৰ ব্যৱস্থা ক্ৰেছৰ সুবিধা প্ৰদান কৰাটো বাধ্যতামূলক কৰিছে, 1971 চনৰ মুক্তিযুদ্ধৰ 53 সংখ্যক বাৰ্ষিকী উপলক্ষে ভাৰত আৰু বাংলাদেশৰ সেনাবাহিনীয়ে আজিৰ দিনটো বিজয় দিৱস হিচাপে উদযাপন কৰিছে, আৰু ব্ৰিজবেন টেষ্টত আজি ভাৰতে অষ্ট্ৰেলিয়াৰ প্ৰথম ইনিংছৰ 445 ৰাণৰ লক্ষ্য অনুসৰণ কৰি বৰ্ষাবিঘ্নিত তৃতীয় দিনাৰ খেলৰ অন্তত 4 উইকেটৰ বিনিময়ত 51 ৰাণ সংগ্ৰহ কৰিছে। শ্ৰীলংকাৰ অৰ্থনীতি পুনৰুদ্ধাৰৰ বাবে ভাৰতে 14.9 মিলিয়ন ডলাৰ অৰ্থ সাহায্যৰে মাহু অনুৰাধাপুৰা খণ্ডৰ বিকাশ প্ৰকল্পত বিনিয়োগ কৰিবলৈ চুক্তিবদ্ধ হৈছে। ভাৰতে জাফনা বিশ্ববিদ্যালয় আৰু শ্ৰীলংকাৰ ইষ্টাৰ্ণ বিশ্ববিদ্যালয়ৰ পৰা 100গৰাকীকৈ ছাত্ৰক বাৰ্ষিক জলপানী প্ৰদানৰো সিদ্ধান্ত লৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অভ্যাগত শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি অনুৰা কুমাৰা দিশানায়কেৰ মাজত আজি নতুন দিল্লীত স্বাক্ষৰিত এলানি চুক্তিৰ অধীনত ভাৰত আৰু শ্ৰীলংকাই আজি দ্বৈত কৰ পৰিহাৰ আৰু কৰ ফাঁকি প্ৰতিৰোধ সন্দৰ্ভতো বুজাবুজিত উপনীত হয়। আজি দুয়ো দেশৰ প্ৰতিনিধিমণ্ডলৰ মাজত হোৱা চুক্তি অনুসৰি শ্ৰীলংকাৰ অসামৰিক সেৱাৰ সৈতে জড়িত লোকসকলৰ প্ৰশিক্ষণ আৰু সামৰ্থ্য বিকাশৰ ক্ষেত্ৰতো ভাৰতে সহায় কৰিব। শ্ৰীমোদী আৰু শ্ৰী দিশানায়কে পাৰস্পৰিক স্বাৰ্থজড়িত বিষয়সমূহতো আলোচনা কৰে। চুক্তি স্বাক্ষৰিত হোৱাৰ পাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এটা বিবৃতিত শ্ৰীদিশানায়কে শ্ৰীলংকাৰ ৰাষ্ট্ৰপতিৰ দায়িত্বভাৰ গ্ৰহণৰ পাছতেই তেওঁৰ প্ৰথমটো বিদেশ ভ্ৰমণৰ কাৰ্যসূচী হিচাপে ভাৰতলৈ অহাৰ বাবে সন্তোষ প্ৰকাশ কৰে। তেওঁ কয় যে এই ভ্ৰমণে দুয়োখন দেশৰ মাজত সম্পৰ্কক নতুন গতি আৰু শক্তি প্ৰদান কৰিব। এটা বিবৃতিত ৰাষ্ট্ৰপতি দিশানায়কে কয় যে অনাগত দিনবোৰত ভাৰত আৰু শ্ৰীলংকাৰ মাজৰ মৈত্ৰীপূৰ্ণ সম্পৰ্ক অধিক সুদৃঢ় হ'ব আৰু ভাৰতৰ স্বাৰ্থ বিঘ্নিত হ'ব পৰা কোনো ধৰণৰ কাৰ্যকলাপত শ্ৰীলংকাৰ ভূমিক ব্যৱহাৰ কৰিবলৈ দিয়া নহ'ব। ভাৰত ভ্ৰমণৰ আজি দ্বিতীয় দিনা শ্ৰীলংকাৰ ৰাষ্ট্ৰপতিগৰাকীক ৰাষ্ট্ৰপতি ভৱনৰ বাকৰিত আনুষ্ঠানিকভাৱে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সম্ভাষণ জনায়। ৰাষ্ট্ৰপতি দিশানায়কে আজি ৰাজঘাটলৈ গৈ জাতিৰ পিতা মহাত্মা গান্ধীৰ সমাধিটো পুষ্পাৰ্ঘ নিবেদন কৰে। ভাৰতত 3-দিনীয়া ভ্ৰমণকালত শ্ৰীলংকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু আৰু উপৰাষ্ট্ৰপতি জগদীপ ধনখৰক আজি সন্ধিয়া সাক্ষাৎ কৰিব। কাইলৈ তেওঁ বিহাৰৰ বুদ্ধগয়ালৈ যাব। উল্লেখযোগ্য যে ভাৰতে এতিয়ালৈকে শ্ৰীলংকালৈ 500 কোটি টকাৰ আৰ্থিক সাহায্য আৰু সহজ ঋণৰ সুবিধা প্ৰদান কৰিছে। অৰ্থনৈতিক সংকটৰ পৰা সকাহ পোৱা দ্বীপ ৰাষ্ট্ৰখনৰ চৰকাৰৰ প্ৰধানগৰাকীৰ এইবাৰৰ ভাৰত ভ্ৰমণে দুয়োখন প্ৰতিবেশী ৰাষ্ট্ৰৰ মাজৰ শতিকাজোৰা সম্পৰ্ক অধিক শক্তিশালী কৰাৰ লগতে দেশখনৰ অৰ্থনীতি পুনৰ টনকিয়াল কৰাত প্ৰভূত অৰিহণা আগবঢ়াব বুলি আশা কৰা হৈছে। ভাৰতীয় সংবিধানৰ 75 বছৰীয়া গৌৰৱোজ্জ্বল যাত্ৰা সন্দৰ্ভত আজি দেশৰ উচ্চ সদন ৰাজ্যসভাত আলোচনা অনুষ্ঠিত হৈছে। আলোচনাত ভাগ লৈ বিজেপিৰ জ্যেষ্ঠ নেতা তথা বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কয় যে দ্বিতীয় মহাসমৰৰ পাছত বিশ্বৰ 50খনৰো অধিক দেশে স্বাধীনতা লাভ কৰিছিল আৰু সকলোৱে নিজৰ নিজৰ সংবিধান ৰচনা কৰিছিল, কিন্তু অধিকাংশ দেশেই তেওঁলোকৰ সংবিধানৰ ব্যাপক সংশোধনীঘটোৱাই নহয় সংবিধানসমূহৰ মূল সত্তাকেই পৰিৱৰ্তন কৰি পেলাইছে। ভাৰতবৰ্ষই হৈছে একমাত্ৰ দেশ যাৰ সংবিধানে সময়ৰ প্ৰত্যাহ্বান অতিক্ৰম কৰিছে আৰু দিনক দিনে অধিক শক্তিশালী হৈ উঠিছে বুলি বিত্তমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। বিৰোধী কংগ্ৰেছ দলৰ সমালোচনা কৰি শ্ৰীমতী সীতাৰমণে পূৰ্বৰ কংগ্ৰেছ শাসনকালত দেশত কেইবাখনো চলচ্চিত্ৰ আৰু গ্ৰন্থ চৰকাৰে নিষিদ্ধ কৰাৰ উদাহৰণ দাঙি ধৰে আৰু জৰুৰী অৱস্থা ঘোষণা কৰাৰ বাবে কংগ্ৰেছ দল সদায় জনমানসত জগৰীয়া হৈ থাকিব বুলি মন্তব্য কৰে। কংগ্ৰেছ দলে গৰিবী হটাও শ্লোগান দিছিল যদিও প্ৰকৃতপক্ষে দেশৰ পৰা দৰিদ্ৰতা দূৰ কৰিব নোৱাৰিলে বুলিও তেওঁ সমালোচনা কৰে। আলোচনাত ভাগ লৈ বিৰোধী দলপতি মল্লিকাৰ্জুন খাৰ্গেই বৰ্তমানৰ চৰকাৰখনে সংবিধানৰ ভাৱাদৰ্শক হেয় কৰিছে বুলি অভিযোগ তোলে। তেওঁ কয় যে দেশত প্ৰাপ্তবয়স্কৰ সাৰ্বজনীন ভোটাধিকাৰ ব্যৱস্থা কংগ্ৰেছ দলেহে প্ৰৱৰ্তন কৰিছে। কংগ্ৰেছ চৰকাৰে প্ৰৱৰ্তন কৰা এম জি এন ৰেগা, খাদ্য সুৰক্ষা আইন আৰু ভূমি সংস্কাৰ আইনসমূহ দেশখনত সমাজবাদ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত উল্লেখযোগ্য পদক্ষেপ আছিল বুলি শ্ৰীখাৰ্গেই দাবী কৰে। বৰ্তমানৰ বিজেপি চৰকাৰে জাতিভিত্তিক লোকপিয়ল অনুষ্ঠিত নকৰি সংৰক্ষণ বিৰোধী স্থিতি লৈছে বুলিও বিৰোধী দলপতিগৰাকীয়ে অভিযোগ কৰে। কেন্দ্ৰীয় চৰকাৰে চাকৰিয়াল মাতৃসকলৰ সুবিধা হোৱাকৈ 50 জন বা ততোধিক কৰ্মচাৰী থকা কৰ্মসংস্থানসমূহত অন্যান্য সুবিধাৰ লগতে বা পৃথকভাৱে শিশুসকলক চোৱা চিতা কৰাৰ ব্যৱস্থা ক্ৰেছৰ সুবিধা প্ৰদান কৰাটো বাধ্যতামূলক কৰিছে। লোকসভাত আজি এটা প্ৰশ্নৰ উত্তৰ দি শ্ৰম আৰু নিয়োগ মন্ত্ৰী ডঃ মনসুখ মাণ্ডাভিয়াই কয় যে চাকৰিয়াল মহিলাসকলৰ কৰ্মক্ষেত্ৰ আৰু পৰিয়ালৰ দায়িত্বৰ মাজত সামঞ্জস্য বৰ্তাই ৰখাত সুবিধা হোৱাকৈ বিভিন্ন আইনত ভালেমান সংশোধন কৰা হৈছে। ডঃ মণ্ডাভিয়াই কয় যে প্ৰসৱকালীন সুবিধা আইন 1961 সংশোধনীৰ পাছত চাকৰিয়াল মহিলাসকলে 26 সপ্তাহৰ বেতনসহ ছুটি লাভ কৰিছে বুলি তেওঁ প্ৰকাশ কৰে। তেওঁ লগতে কয় যে চৰকাৰী খণ্ডত চাকৰি কৰা এগৰাকী মহিলাই আইনীভাৱে 3 মাহৰ তলৰ এটি শিশুৰ দত্তক গ্ৰহণ কৰিলে 3 মাহৰ বেতনবিহীন ছুটি প্ৰদান কৰা হয়। আনহাতে গৰ্ভপাত হোৱাৰ ক্ষেত্ৰত 6 সপ্তাহৰ আৰু চাৰোগেট মাতৃৰ ক্ষেত্ৰত 12 সপ্তাহৰ বেতনবিহীন ছুটি প্ৰদান কৰা হয় বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। পৰৱৰ্তী বাতৰি শুনক অনুজা লোপামুদ্ৰাৰ পৰা।
1971 চনৰ মুক্তিযুদ্ধৰ 53 সংখ্যক বাৰ্ষিকী উপলক্ষে ভাৰত আৰু বাংলাদেশৰ সেনাবাহিনীয়ে আজিৰ দিনটো বিজয় দিৱস হিচাপে উদযাপন কৰিছে। বাংলাদেশত থকা ভাৰতৰ উচ্চায়োগে প্ৰকাশ কৰা এটা প্ৰেছ বিবৃতি অনুসৰি দুয়োখন দেশৰ মাজৰ দীৰ্ঘদিনীয়া বন্ধুত্ব আৰু সমন্বয়ৰ প্ৰতীক হিচাপে আজি ত্ৰিপুৰাৰ আগৰতলা আখৌৰা সীমান্তত উভয় দেশৰ সেনাবাহিনীয়ে শুভেচ্ছা বিনিময় কৰে। বিজয় দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দেশখনৰ স্বাধীনতাৰ হকে যুঁজি প্ৰাণাহুতি দিয়া ভাৰতীয় সৈনিকসকলৰ স্মৃতিত গভীৰ শ্ৰদ্ধা তৰ্পণ কৰে। এটা বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে এই মহান সৈনিকসকলৰ আত্মবলিদান দেশৰ বুৰঞ্জীত সোণালী আখৰেৰে লিখা হৈছে বুলি উল্লেখ কৰে আৰু তেওঁলোকৰ মহান ত্যাগে পৰৱৰ্তী প্ৰজন্মক সদায়ে উৎসাহিত কৰি যাব বুলিও মন্তব্য কৰে। কাৰ্গিলৰ যুদ্ধ স্মাৰকত আজি বিজয় দিৱস উপলক্ষে বিশেষ কাৰ্যসূচী গ্ৰহণ কৰা হয়। অসমতো আজি বিজয় দিৱস উপলক্ষে সেনাবাহিনীয়ে বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰে। চুবুৰীয়া ৰাজ্য নাগালেণ্ডতো আজি বিজয় দিৱসৰ কাৰ্যসূচী গ্ৰহণ কৰা হয়। অনুষ্ঠানত অংশ লৈ ৰাজ্যপাল লা গণেশনে প্ৰতিগৰাকী ব্যক্তিকে একতা, সাহস আৰু ত্যাগৰ প্ৰমূল্যৰে সংকল্পবদ্ধ হবলৈ আহ্বান জনায়। চৰকাৰে পি এম শ্ৰী আঁচনিৰ অধীনত 620খন জৱাহৰ নবোদয় বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নীতকৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব। লোকসভাত আজি এটা প্ৰশ্নৰ উত্তৰ দি কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে এই কথা সদৰি কৰে। তেওঁ কয় যে বিগত 5 বছৰত জৱাহৰ নবোদয় বিদ্যালয়ত নামভৰ্তি কৰা ছাত্ৰ ছাত্ৰীৰ সংখ্যা একেৰাহে বৃদ্ধি পাইছে। তেওঁ কয় যে 2019-20 বৰ্ষত সমগ্ৰ দেশৰে জৱাহৰ নবোদয় বিদ্যালয়সমূহত 272,000 ছাত্ৰ ছাত্ৰীয়ে নামভৰ্তি কৰাৰ বিপৰীতে 2023-24 বৰ্ষত এই বিদ্যালয়সমূহত নামভৰ্তি কৰা ছাত্ৰ ছাত্ৰীৰ সংখ্যা 288,000লৈ বৃদ্ধি পাইছে বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। ব্ৰিছবেন টেষ্টত আজি ভাৰতে অষ্ট্ৰেলিয়াৰ প্ৰথম ইনিংছৰ 445 ৰাণৰ বিশাল লক্ষ্য অনুসৰণ কৰি বৰ্ষাবিঘ্নিত তৃতীয় দিনাৰ খেলৰ অন্তত 4 উইকেটৰ বিনিময়ত 51 ৰাণ সংগ্ৰহ কৰিছে। ভাৰত এতিয়াও অষ্ট্ৰেলিয়াৰ প্ৰথম ইনিংছৰ স্কৰতকৈ 394 ৰাণত পিছ পৰি আছে। তৃতীয় দিনৰ খেল সামৰণি পৰাৰ সময়ত কে এল ৰাহুলে 33 ৰাণ আৰু অধিনায়ক ৰোহিত শৰ্মাই কোনো ৰাণ নকৰাকৈ বেট ধৰি আছিল। ইয়াৰ পূৰ্বে যশস্বী জয়ছৱালে 4, শুভমান গিলে 1, বিৰাট কোহলীয়ে 3 আৰু ঋষভ পণ্টে 9 ৰাণ কৰি আউট হয়। ইয়াৰ আগতে আজি পুৱা কালিৰ 405 ৰাণৰ পৰা খেলিবলৈ লৈ অষ্ট্ৰেলিয়াৰ 445 ৰাণত আটাইকেইটা উইকেটৰ পতন ঘটে। ভাৰতৰ হৈ জছপ্ৰীত বুমৰাই 76 ৰাণত 6টা উইকেট দখল কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা 29 ডিচেম্বৰত আকাশবাণীযোগে প্ৰচাৰ হ'বলগীয়া মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ আগত নিজৰ মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব এই অনুষ্ঠানটোৰ 117 সংখ্যক খণ্ড। জনসাধাৰণে এই অনুষ্ঠানৰ বাবে নিজৰ মতামত আৰু পৰামৰ্শ 1800-11-7800 টোল ফ্ৰী নম্বৰলৈ প্ৰেৰণ কৰিব পাৰে। তদুপৰি নমো এপ বা মাই গভ মুকলি মঞ্চৰ জৰিয়তে জনসাধাৰণে নিজৰ পৰামৰ্শ প্ৰেৰণ কৰিব পাৰে। অহা 27 ডিচেম্বৰ পৰ্যন্ত মতামত আৰু পৰামৰ্শসমূহ প্ৰেৰণ কৰিব পাৰিব। এই অনুষ্ঠানত আকাশবাণী আৰু দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কৰ উপৰি AIR নিউজ ৱেবছাইট আৰু নিউজ অন AIR মোবাইল এপত উপলব্ধ হ'ব। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, আকাশবাণী আৰু দূৰদৰ্শনৰ ইউটিউব চেনেলযোগে এই অনুষ্ঠান লাইভ ষ্ট্ৰীমিং কৰা হ'ব।
বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটামান আগৰবাৰ পঢ়ি দিছো। শ্ৰীলংকাৰ অৰ্থনীতি পুনৰুদ্ধাৰৰ বাবে ভাৰতে 14.9 মিলিয়ন ডলাৰ অৰ্থ সাহায্যৰে মাহো অনুৰাধাপুৰা খণ্ডৰ বিকাশ প্ৰকল্পত বিনিয়োগ কৰিবলৈ চুক্তিবদ্ধ হৈছে। ভাৰতীয় সংবিধানৰ 75 বছৰীয়া গৌৰৱোজ্জ্বল যাত্ৰা সন্দৰ্ভত আজি দেশৰ উচ্চ সদন ৰাজ্যসভাত আলোচনা অনুষ্ঠিত হৈছে। কেন্দ্ৰীয় চৰকাৰে 50 জন বা ততোধিক কৰ্মচাৰী থকা কৰ্মস্থানসমূহত অন্যান্য সুবিধাৰ লগতে শিশুসকলক চোৱা চিতা কৰাৰ ব্যৱস্থা ক্ৰেছৰ সুবিধা প্ৰদান কৰাটো বাধ্যতামূলক কৰিছে। আৰু ব্ৰিছবেন টেষ্টত আজি ভাৰতে অষ্ট্ৰেলিয়াৰ প্ৰথম ইনিংছৰ 445 ৰাণৰ লক্ষ্য অনুসৰণ কৰি বৰ্ষাবিঘ্নিত তৃতীয় দিনাৰ খেলৰ অন্তত 4 উইকেটৰ বিনিময়ত 51 ৰাণ সংগ্ৰহ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানে। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।